এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ডাভোছত কালি কেইবাটাও বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী বৈঠক, সমগ্ৰ ৰাজ্যতে পৰম্পৰাগত ৰীতি নীতিৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ বন্দনা, বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা নদিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱ আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129 সংখ্যক জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত পৰাক্ৰম দিৱস পালন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধিৱেশনত কেইবাটাও বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়াৰ সৈতে মিলিত হয়। তেওঁ ৰাজ্যত বহুজাতিক কোম্পানীকেইটাৰ কাম কাজ সম্প্ৰসাৰণ সন্দৰ্ভত সবিশেষ আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পেপচিকৰ মুখ্য কাৰ্যবাহী বিষয়া ইউজিন উইলিয়ামছন আৰু উপাধ্যক্ষ কেৰলিন বাৰ্চনৰ সৈতে নলবাৰীত অব্যাহত থকা প্ৰতিষ্ঠানটোৰ নতুন উদ্যোগৰ অগ্ৰগতি আৰু অন্যান্য বিষয় লৈ ফলপ্ৰসূ আলোচনাত মিলিত হয়। তেওঁ লগতে ভাৰতীয় ষ্টেট বেংক, পেপচিকো আৰু ৰাজ্য চৰকাৰৰ মাজৰ বিশেষ ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে আলু খেতিয়কসকলক উপকৃত কৰিবলৈ প্ৰতিষ্ঠানগত ঋণ নিশ্চিত কৰাৰ পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰে। বৈঠকত তেওঁলোকৰ সৈতে খেতিয়কসকলে কিদৰে অধিক ঘনিষ্ঠতাৰে কাম কৰিব পাৰে সেই বিষয়েও আলোচনা কৰা হয়। সমগ্ৰ ৰাজ্যতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা উৎসাহ উদ্দীপনা আৰু পৰম্পৰাগত ৰীতি নীতিৰে উদযাপন কৰা হৈছে। ৰাজ্যখনৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ লগতে অন্যান্য শিক্ষা প্ৰতিষ্ঠানত আজি পুৱাৰে পৰা বাগদেৱীৰ পূজা অৰ্চনা কৰা হৈছে। ধৰ্মীয় ৰীতি নীতিৰে মা সৰস্বতীক আকৰ্ষণীয়কৈ সজাই বেদীত প্ৰতিষ্ঠা কৰি জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱীৰ শ্ৰীচৰণত ছাত্ৰ ছাত্ৰীসকলে আশীষ গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষাৰ প্ৰতিষ্ঠান তথা বিভিন্ন আৱাসিক অঞ্চলত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে। সৰস্বতী পূজা উপলক্ষে ছাত্ৰ ছাত্ৰীসকলে উৎসাহ উদ্দীপনাৰে বিভিন্ন ৰঙৰ পোছাক পৰিধান কৰাত গুৱাহাটী মহানগৰীৰ বাট পথসমূহ ৰঙীন হৈ পৰিছে। সৰস্বতী পূজা উপলক্ষে আজি ছাত্ৰ ছাত্ৰীসকলে নানাৰঙী সাজ পোছাক পৰিধান কৰি দেৱী সৰস্বতীৰ পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ অসম জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আদিত ছাত্ৰ ছাত্ৰীৰ লগতে আন ভক্তিপ্ৰাণ ৰাইজৰো সমাগম হোৱা দেখা গৈছে। সৰস্বতী পূজা উপলক্ষে বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তেজপুৰ, মঙলদৈ, নলবাৰী, বঙাইগাঁও, ধুবুৰী, শিলচৰ, শ্ৰীভূমি আৰু আন জিলাকেইখনতো আজি বাগদেৱীৰ পূজা যথাবিহিত কাৰ্যসূচীৰে পালন কৰা বুলি আমাৰ বিভিন্ন জিলাৰ সংবাদদাতাসকলে জনাইছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰাৰ উদ্দেশ্যে আজিৰে পৰা নদিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন কৰা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্ৰাংগণত অনুষ্ঠিত এই মহোৎসৱত উদ্যানখনৰ কাষৰীয় অঞ্চলৰ জাতি জনগোষ্ঠীৰ কৃষ্টি, সংস্কৃতি, খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হ'ব। মহোৎসৱৰ বিষয়ে আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰে এইদৰে জনাইছে।
বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকক আকৰ্ষণ বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি আজিৰে পৰা 31 জানুৱাৰী নদিনীয়া কাৰ্যসূচীৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্ৰাংগণত মানাহ মহোৎসৱ আৰম্ভ হৈছে। এই মানাহ মহোৎসৱৰ পতাকা উত্তোলন কৰিব মানাহ মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি সুভাষ তিৰ্কীয়ে। মানাহ মহোৎসৱ পৰিচালনা সমিতিৰ সম্পাদক প্ৰাঞ্জল ডেকাই স্মৃতিপূৰণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত এটি সেউজ সমদল উলিওৱা হ'ব। পুৱা 9:40 বিদেশীৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দেহাচাদ বসুমতাৰে মানাহ মহোৎসৱৰ শুভাৰম্ভ কৰিব। মানাহ মহোৎসৱৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰে বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি, সংস্কৃতি, খাদ্য সম্ভাৰ প্ৰদৰ্শন হ'ব বুলি উদ্যোক্তাসকলে জানিব দিয়ে।
নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129 সংখ্যক জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হৈছে। এই উপলক্ষে আজিৰে পৰা শ্ৰীবিজয়পুৰমৰ নেতাজী ষ্টেডিয়ামত তিনিদিনীয়াকৈ জন্মবাৰ্ষিকী উদযাপনৰ আয়োজন কৰা হৈছে। অসমৰ বিভিন্ন স্থানতো নেতাজীক স্মৰণৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জন্মবাৰ্ষিকীত নেতাগৰাকীক ৰাজ্যবাসীৰ হৈ স্মৰণ কৰে। ধুবুৰী জিলাৰ বিভিন্ন স্থানত দল সংগঠনে আজি পৰাক্ৰম দিৱস উদযাপনৰ আয়োজন কৰিছে। জিলাখনৰ পাঁচমূৰত থকা নেতাজীৰ প্ৰতিমূৰ্তিস্থলীৰ লগতে গৌৰীপুৰ, চাপতগ্ৰাম, চাপৰ আদি স্থানতো বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিলাসীপাৰাত নেতাজী সেৱা সদনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পৰাক্ৰম দিৱসৰ আয়োজন কৰা হৈছে। শিলচৰতো নেতাজীৰ জন্মদিন উপলক্ষে শোভাযাত্ৰা উলিওৱা হয়। নৰসিংটোলা পথাৰৰ পৰা উলিওৱা এই শোভাযাত্ৰাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, বিভিন্ন দল সংগঠনৰ সদস্য, এন এছ চি চি কেডেট আদিয়ে অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰা শিলচৰৰ ইণ্ডিয়া ক্লাব পথাৰত সামৰণি পৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰাৰ কথা। ইয়াৰ বাবে দিনে নিশাই প্ৰস্তুতি চলাই থকা হৈছে। ডিব্ৰুগড় মহানগৰত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। বজালী জিলা প্ৰশাসনৰ উদ্যোগত এইবাৰ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে ইতিমধ্যে কুচকাৱাজৰ অনুশীলন আৰম্ভ হৈছে। কালি জিলাখনৰ 7খন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে আৰক্ষী জোৱানে কুচকাৱাজৰ অনুশীলনত ভাগ লয়। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে অনুশীলন প্ৰত্যক্ষ কৰাৰ লগতে যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি সেইদিনা জিলা প্ৰশাসনিক বিষয়া আৰু সংবাদ মাধ্যমৰ লোকৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেলৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ আশাৰীকান্দি গাঁৱৰ ঐতিহ্যমণ্ডিত পোৰামাটিৰ শিল্প এইবাৰ নতুন দিল্লীৰ কৰ্তব্য পথত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজত প্ৰদৰ্শন কৰা হ'ব। ময়ূৰপংক্ষীৰ ৰূপত এই শিল্প আটকধুনীয়াকৈ প্ৰদৰ্শন কৰা হ'ব। ইয়াকে লৈ জিলাখনৰ পোৰামাটিৰ শিল্পীসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। জাগীৰোডৰ জোনবিলৰ পাৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাত আজি কাহিলি পুৱাতে ঐতিহাসিক বিনিময় প্ৰথাৰে হাত মুকলি কৰা হয়। পাহাৰৰ মামা মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিছে। তেওঁলোকে পাহাৰত উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ সৈতে অন্যান্য সামগ্ৰী আদান প্ৰদান কৰিছে। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে বিনিময় প্ৰথাৰ মূল হাত মুকলি কৰে। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব আৰু পৰম্পৰাগত কুকুৰা যুঁজ অনুষ্ঠিত হয়। সমূহীয়া মাছ ধৰা পৰ্ব মুকলি কৰে গোভাৰজা দীপ সিং দেওৰজাই। কাৰ্যসূচীৰ অংশ হিচাপে মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজদৰবাৰত 22গৰাকী তিৱাৰজাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজভাট্টা প্ৰদান কৰিব। ইয়াৰ লগতে তিৱা আৰু অসমীয়া ভাষাৰ কবি সন্মিলন, বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানেৰে কালি পুৱা এই মেলা আৰম্ভ হয়। গোভাৰজা দীপ সিং দেওৰাজাই বন্তি প্ৰজ্বলনেৰে মেলাৰ শুভাৰম্ভ কৰে। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে মেলাৰ বৰঘৰ, ডেকাচাং, চাংঘৰ আদি পৰম্পৰাগত গৃহ মুকলি কৰে। 77 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধি ডঃ সূৰ্য দাস, মহিলা সমাজৰ প্ৰতিনিধি মীনাক্ষী কাকতি আৰু ছাত্ৰ সমাজৰ প্ৰতিনিধি অৰুণাভ হাজৰিকাই। অনুষ্ঠানৰ আঁত ধৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ৰায়পুৰত শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰত নাগপুৰত অনুষ্ঠিত প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত সম্প্ৰতি 1-0 আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ডাভোচত কালি কেইবাটাও বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী বৈঠক। সমগ্ৰ ৰাজ্যতে পৰম্পৰাগত ৰীতি নীতিৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ বন্দনা। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা 9-দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱ। আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129 সংখ্যক জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত পৰাক্ৰম দিৱস পালন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।